যিহুদাৰ পত্ৰ প্ৰথম অধ্যায় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ নিবেদন। যিহুদা যীশুখ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই, পিতৃ ঈশ্বৰৰ যিসকল প্ৰিয়পাত্ৰ আৰু যিসকল যীশুখ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোকসকলৰ সমীপলৈ আপোনালোকলৈ দিয়া শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক। হে প্ৰিয়সকল, আমাৰ সকলোৰে পৰিত্ৰাণৰ বিষয়ে লিখিবলৈ মই প্ৰয়োজন বোধ কৰোঁতে ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ। কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল, তেওঁলোক যে দণ্ডৰ পাত্ৰ হ'ব এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক, তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। কিন্তু এই বিষয়ে আপোনালোকে সকলো কথা জানিলেও আপোনালোকক সোঁৱৰাব খোজোঁ যে প্ৰভুৱে মিছৰ দেশৰ পৰা তেওঁৰ লোকসকলক উদ্ধাৰ কৰি উলিয়াই অনাৰ সময়ত যিসকলে বিশ্বাস নকৰিলে তেওঁ সেই লোকসকলক বিনষ্ট কৰিলে, আৰু যি স্বৰ্গৰ দূতসকলে নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ কৰিলে তেওঁলোকক তেওঁ মহাদিনৰ সুদবিচাৰৰ অৰ্থে অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। এইটো ঠিক চদুম আৰু গুমৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বৈশ্যাগমন আৰু পুংঠ মৈথুনৰ অভিলাষত লিপ্ত হ'ল। তেওঁলোকে অনন্তজুৰিৰ শাস্তি ভোগ কৰি আমাৰ আগত আৰ্ষি হৈ আছে। তথাপি এইদৰে এই লোকসকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অসুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰীসকলৰ বিৰুদ্ধে নিন্দা কৰে। কিন্তু প্ৰধান স্বৰ্গৰ দূত মিখায়েলে যেতিয়া মুচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাকযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিল, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ ক'লে, প্ৰভুৱে তোমাক দবিয়ক। কিন্তু তেওঁলোকে যিহক নাজানে তাক নিন্দা কৰে, জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে তাকেই তাতেই নষ্ট হয়। তেওঁলোক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁলোকে কৰণীয়ৰ পথত গমন কৰিলে আৰু বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে, আৰু কুৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ'ল। তেওঁলোক হ'ল আপোনালোকৰ প্ৰেমভোজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘিন্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে, তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ। তেওঁলোক হেমন্তকালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উভালি পৰা গছ। তেওঁলোক নিজৰ লাজস্বৰূপে ফেন ওলোৱা সাগৰ পচন্দ ঢৌ, তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা। সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ অন্ধাৰ সাঁচি থোৱা হৈছে। আদমৰ পৰা সপ্তম পুৰুষ যি অনুক তেওঁলোকৰ উদ্দেশ্যে ভাবুকি প্ৰচাৰ কৰি কৈছিল, চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে সকলো লোকৰ সুদবিচাৰ কৰিবলৈ, আৰু ভক্তিহীনসকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে, আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক'লে, এই সকলোবোৰৰ বিষয়ত থকা দুখৰ প্ৰমাণ দিবলৈ আহিল। তেওঁলোক বিবাদকাৰী, স্বভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী। তেওঁলোকৰ মুখে গৰ্ব কথা কয়, তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে। কিন্তু হে প্ৰিয়সকল, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনীসকলে পূৰ্বতে কোৱা কথা আপোনালোকে সোঁৱৰণ কৰক। তেওঁলোকে আপোনালোকক ক'লে, শেষকালত নিজ নিজ ভক্তিহীন অভিলাষৰ দৰে চলা বিদ্ৰূপকাৰীসকল উপস্থিত হ'ব। তেওঁলোকে দলভেদ কৰোতা আৰু ইন্দ্ৰিয়ভুক্ত, তেওঁলোক আত্মাবিহীন। কিন্তু হে প্ৰিয়সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠি লওক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ প্ৰেমক ধৰি ৰাখক আৰু অনন্ত জীৱনৰ অৰ্থে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকক। আৰু কোনো লোকক অৰ্থাৎ সংশয় কৰাসকলক দয়া কৰক, কিছু লোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক, আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলংকিত বস্ত্ৰ ঘিন কৰক। এতিয়া যিজনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমৰ্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈ সমৰ্থ, তেওঁৱেই একমাত্ৰ ঈশ্বৰ, আমাৰ ত্ৰাণকৰ্তা। প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ এই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।